নমস্কার, ইয়া আকাশবাণী গুৱাহাটীৰ সমাচাৰ শুনিব ইয়া নকুমাৰী শৰ্মা বাৰ্তা। অসমৰে হালো দিব বিকাশ লক্ষ্য সূচকাংক ৰাজহ প্ৰদৰ্শন কৰে কথা নীতি আয়োগৰ প্ৰতিবেদনলৈ হিজ হিমন্ত বিশ্ব শৰ্মাৰে উদ্বেগ কৰ্ণভয় বিশপুৰকৰ লোকসভা ভৱনমা আয়োজিত পত্ৰকাৰ সন্মিলনমা মুখ্যমন্ত্ৰীলৈ চন 2018 বাৰ হাৰত 71 পূৰ্ণক কৰিব বতানভয় দেশৰ সমগ্ৰ যুৱ বিকাশ লক্ষ্য চুকান সূচাংকন পানি নিৰ্ধাৰণ কৰিবলৈ কোৰালৈ তাহলে জানকাৰী দিলো ভাৰ অৰুণোদয় যোজনা নিযুক্ত মহিলা লগায়ত এন জি এনৰেগা আদি ৰাজ্য চৰকাৰৰ জনকল্যাণকাৰী যোজনাৰ কাৰণ এই ৰাজ্য চৰকাৰে হালে দেশৰ শীৰ্ষৰ ৰাজ্যৰ স্থান বনাই কোৰালাই বতাবলৈ নীতি আয়োগৰ তথ্য লগায়ত ৰাজ্যমা গৰিবী দূৰ পানী 36% 19% কমতি হ'ব পুগেক ছ বুলি উহাৰে টুইট কৰি গৰ্ণভয় মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষামা প্ৰৱেশ পথাৰে ৰহেক বতাওঁ অগ্ৰ বৰ্ষ 16.7 বিপৰীত 14% 19% বঢ়োত্তৰী হলে কোৰাক বিশ্বাস ৰাখ্নভয় গভৰ্ণৰ গোলাবচন্দ কটারিয়ালে হিজ নয়া দিল্লীমা প্রধানমন্ত্রী নরেন্দ্র মোদী সঙ্গে ভেটঘাট করুভয় বৈঠকের রাজ্যপাল শ্রী নাজিরা রাজ্যকে হালক বাড়ি অবস্থা বারে জানকারী দিনুভয় ছলফলকা কার্যক্রম প্রধানমন্ত্রী বাড়ি তৈরি সঙ্গে সুধান্ত বাড়ি অসরলা ন্যূনীকরণ করতে প্রদেশ সরকার কেন্দ্র সরকারের সঙ্গে সহযোগ করতে কুড়ালাই বতানভয় শ্রী মোদীলে শ্রী কটারিয়ালা বাড়ি পীড়িত পুনঃস্থাপন রাজ্য সরকারের সহযোগ করতে আশ্বাসন করুক উত্তর পূর্বকা জলমার্গহরূলে রাষ্ট্র নির্মাণমা বলিয় ভূমিকা খেলতে আগে ভাবে কেন্দ্রীয় বন্দরগা
জলমার্গ মন্ত্রী সর্বানন্দ সোনোয়ালে বতানভয় কেন্দ্রীয় মন্ত্রীলে হিজ দিশপুরমা নাগাল্যান্ডকো জলমার্গ সমাধানালাই সক্ষম বনাউন সরকার বালাহরূকো বৈঠকমা আফ্নো টিপ্পনী গর্নুভएको हो। केन्द्रीय मन्त्रीले तीजी जुनकी राष्ट्रिय जलमार्ग नम्बर 101 को विकासको घोषणा गर्दै नागाल्याण्डको आर्थिक विकासका लागि तीजी जुनकी नदीलाई यस जलमार्गबाट मान सम्मान र यात्रीको जुबानी सहज बनाउने कुरालाई जान्न दिनुभयो। उहाँले भारतको आन्तरिक जलमार्ग प्राधिकरण र नागाल्याण्ड सरकारको यातायात विभागलाई पनि संयुक्त रूपमा जुबानीको सम्भावना व्यस्तता अध्ययन गर्ने आग्रह गर्नुभयो। काफर बाँधको काम एक सप्ताहभित्र सम्पन्न हुनेछ भने मन्त्री केशव महन्तले घोषणा गर्नुभएको छ। हिज हात्तीमुरामा हत्किएको बाँधको स्थलगत निरीक्षण गर्दै मन्त्रीले उक्त कुरालाई बताउनु भएको थियो। हात्तीमुरा काफर बाँधको काम 50% सके पनि ब्रह्मपुत्रको पानी निम्न स्तरमा अरण्य बगिरहेको छ भने मन्त्रीले जान्न दिनुभयो। सरकारले विगत 3 वर्षमा राज्यमा बाढ़ी र कटान रोक्ने धेरै कदम चालेको छ भन्दै जलस्रोत मन्त्री तेजस हजारीकाले जान्न दिनुभयो। जलस्रोत मन्त्रीको अनुसार प्रदेश सरकारले आर्थिक वर्ष सन् 2021-22 आर्थिक वर्ष सन् 2023-24 बीचमा राज्य सरकारले 182 किलोमिटर नयाँ बाँध र 440 किलोमिटर बाँधको पुनः निर्माण गरेको छ। साथै 217 किलोमिटर भूक्षण नियन्त्रणका उपायहरू पनि भइसकेको छ भने टिप्पणी गर्नुभयो। मुख्यमन्त्री डाक्टर हिमन्त विश्व शर्माले हिजो बेटकुची पुगेर उक्त क्षेत्रमा सड़क र ढलको निरीक्षण गर्नुभयो। निरीक्षणको क्रममा मुख्यमन्त्रीले स्थानीयवासीले भोग्नु परेका समस्याहरूबारे छलफल गर्नुभयो। उहाँले तोकिएको समयमा यी समस्या समाधानका लागि आवश्यक पहल गर्ने सम्बन्धित पदाधिकारीहरूलाई निर्देशन दिनुभयो। मुख्यमन्त्रीले बेटकुचीको शिवशक्ति नगरमा आयोजित सभालाई सम्बोधन गर्नुभयो। कार्यक्रममा विधायक तरङ गगोई, अमरेश्वर पुरकायस्त लगायत गुवाहाटी नगरपालिकाका मेयर मृगन सरैया लगायत अरू अरू व्यक्तिहरू पनि उपस्थित थिए। अमेरिकाका पूर्व राष्ट्रपति डोनाल्ड ट्रम्प रिपब्लिक पार्टीका राष्ट्रपति पदका लागि औपचारिक रूपमा उम्मेद्वार बनेका छन्। हिजो राति मेल बाल्टिमोर रिपब्लिक नेशनल कमिटीमा प्रतिनिधिहरूबाट अनुमति प्राप्त गर्दैपछि उनी औपचारिक रूपमा मनोनित भएका थिए। सन् 2016 चुनाव जितेका र जो बाइडेनसँग हारेपछि ट्रम्पको यो लगातार तेस्रो चुनाव हो। अमेरिका युक्त राष्ट्रमा आउँदो नोभेम्बरमा राष्ट्रपतिको निर्वाचन हुँदैछ।